জিচয়া ৩৯ অধ্যায়। বাবিলৰ পৰা হিস্কিয়াৰ ওচৰলৈ দূত অহা। সেই সময়ত বলদানৰ পুত্ৰ মৰুদক বলদান নামেৰে বাবিলৰ ৰজাই হিস্কিয়াৰ ওচৰলৈ এখন পত্ৰ আৰু এটি উপহাৰ পঠালে, কাৰণ তেওঁ শুনিছিল যে হিস্কিয়া নৰিয়া পৰি সুস্থ হৈছিল। হিস্কিয়াই এই বস্তুবোৰৰ দ্বাৰাই সন্তুষ্ট হ'ল। তেওঁ বাৰ্তাবাহকক তেওঁৰ গুদামত থকা বহুমূল্য বস্তুবোৰ দেখুৱালে, ৰূপ, সোণ, মছলাবোৰ, বহুমূলীয়া তেল আৰু তেওঁ অস্ত্ৰ শস্ত্ৰৰ গুদাম। তেওঁ গুদামত থকা সকলো বস্তু দেখুৱালে। হিস্কিয়াৰ ঘৰত বা তেওঁৰ গোটেই ৰাজ্যত তেওঁলোকক নেদেখুওৱা কোনো বস্তু নাছিল। তাৰ পাছত ভাববাদী জিচয়াই ৰজা হিস্কিয়াৰ ওচৰলৈ আহিলে আৰু সুধিলে, এই মানুহবোৰে আপোনাক কি ক'লে আৰু তেওঁলোক ক'ৰ পৰা আহিছে? তেতিয়া হিস্কিয়াই ক'লে, তেওঁলোক দূৰ দেশ বাবিলৰ পৰা মোৰ ওচৰলৈ আহিছে। জিচয়াই সুধিলে, আপোনাৰ গৃহত তেওঁলোকে কি কি দেখিলে? তেতিয়া হিস্কিয়াই ক'লে, তেওঁলোক মোৰ গৃহত থকা সকলোকে দেখিলে। মোৰ বহুমূল্য বস্তুৰ মাজৰ মই তেওঁলোকক নেদেখুওৱা কোনো বস্তুৱেই নাই। তেতিয়া জিচয়াই হিস্কিয়াক ক'লে, বাহিনীসকলৰ জিহুৱাৰ বাক্য শুনা। চাওক, আপোনাৰ গৃহত যি যি আছে আৰু আপোনাৰ পূৰ্বপুৰুষসকলে সাঁচি থৈ যোৱা যি যি বস্তু আজিলৈকে আছে, সেই সকলোকে বাবিললৈ নিবৰ দিন ওচৰ চাপিছে। সেইবোৰৰ অলপো অৱশিষ্ট নাথাকিব। ইয়াক জিহুৱাই কৈছে, আপোনাৰ ঔৰসত যি যি পুত্ৰসকল জন্ম হ'ব, তেওঁলোকৰ আপুনি পিতৃতুল্য হ'ব। তেওঁলোকে তেওঁলোকলৈ লৈ যাব আৰু তেওঁলোক বাবিলৰ ৰাজগৃহত নপুংসক দাস হ'ব। তেতিয়া হিস্কিয়াই জিচয়াক ক'লে, তুমি জিহুৱাৰ যি বাক্য ক'লা সেয়ে উত্তম, কাৰণ তেওঁ ভাবিলে যে মোৰ দিনৰ সেই ঠাইত শান্তি আৰু স্থিৰতা হ'ব।